গুড ইভিনিং, এইটো আকাশবাণী কহিমা, চামলগা খবৰ কৰি আছে ভাবিনী কিকন। পয়লা হেডলাইন্স, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীটো ভাৰত চৰকাৰ লগা সবচে লম্বা চাৰ্ভিং ইলেক্টেড হেড হৈছে। ভাইচ প্ৰেছিডেণ্ট ৰাধাকৃষ্ণন বৰা মানুহখানকে নেচাৰেল লাইফ ষ্টাইল চলাবলৈ আৰু নেচাৰৰ লগতে ওচৰ থাকিবলৈ জোৰ কৰিছে। ইউনিয়ন মিনিষ্টাৰ মনোহৰ লাল বৰাক আম মানুহখানকে চলাবলৈ কাৰণে সস্তা বিজুলী দিবলৈ দৰকাৰ থাকিয়া কৈছে। আৰু ই চি আই বৰা প্ৰদেশ আৰু ইউনিয়ন টেৰিটৰিজ খানকে পল দিন দে পলিং ষ্টেচন খান দে মিনিমাম ফেচিলিটিজ আৰু ৱাটাৰ এচিষ্টেঞ্চ ঠিক চাবলৈ আছে। এতিয়া পৰা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীটো দেশ দে চুনীয়া চৰকাৰ লগা সব পৰা লম্বা সময় চাৰ্ভিং হেড হৈ কিনা ভাৰতীয় ৰাজনীতিতে একটা ঐতিহাসিক মাইলষ্টোন হাসিল কৰিছে। ইটো লগতে মিষ্টাৰ মোদীটো পৱন কুমাৰ চামলিংকে পাৰ কৰি দিছে, যোন ছিকিম লগা চিফ মিনিষ্টাৰ কৰি কিনা 8930 দিন অফিচ ধৰি কিনে থাকিছে। তাই এতিয়া লগা চৰকাৰ মাথা কৰি কিনা 8931 দিন পূৰা হৈছে। ইটোতে গুজৰাট লগা চিফ মিনিষ্টাৰ কৰিয়া আৰু প্ৰধানমন্ত্ৰী কৰিয়া লগা সময় বি মিলাই কিনা আছে। ইটো লগে লিডাৰশ্বিপ ৰোল দে তাই লগা 25 সাল দে সোমাই আছে।
Prime Minister Modi has crossed several other significant benchmarks this year, particularly in the digital domain. Earlier this month, he reached 30 million subscribers on his YouTube channel, strengthening his position as one of the most followed global leaders on the platform. With this, in February, Mr. Modi also crossed 100 million followers on Instagram, becoming the first serving world leader and politician to achieve the milestone on the platform. Since joining Instagram in 2014, his presence has steadily grown into one of the most active and widely followed accounts among global leaders. This reflects a sustained outreach strategy aimed at engaging audiences both within India and internationally. He is currently at 101 million followers on the social media platform. On X, Prime Minister Modi has 106.4 million followers. Suparna Saiya, Akashwani News, Delhi.
ভাইচ প্ৰেছিডেণ্ট চি পি ৰাধাকৃষ্ণন আজি কৈছে দেশ লগা ট্ৰেডিশ্যনেল হিলিং ছিষ্টেমছ যেনেকা য়োগা আৰু আয়ুৰ্বেদাটো দুনিয়া ভৰতে চীন হাসিল কৰিছে আৰু ছেকেণ্ডেৰী হিচাপে ট্ৰিট নকৰিব লাগে। কিলে কৈলে ইটো খানটো ফিজিকেল আৰু মেণ্টেল দুয়োটা ভাল ৰাখি বুলি বি প্ৰমোট কৰে। ভাইচ প্ৰেছিডেণ্টো মহাৰাষ্ট্ৰতে একটা নেচুৰোপেথী আশ্ৰম লগা 81st এনিভাৰ্চাৰী চেলিব্ৰেশ্যনছতে ভিৰকে কথা কৰি থাকিছে। ভাইচ প্ৰেছিডেণ্ট বাৰু মানুহখানকে নেচাৰেল লাইফ ষ্টাইল চলাবলৈ আৰু নেচাৰৰ লগতে ওচৰ থাকিবলৈ জোৰ কৰিছে। তাই আৰু কৈছে নৰেন্দ্ৰ মোদী চৰকাৰটো দাৱাই খান লগা ট্ৰেডিশ্যনেল ছিষ্টেমছকে প্ৰমোট কৰিবলৈ মিনিষ্ট্ৰী অফ আয়ুষকে মজবুত কৰাইছে।
দি আয়ুষ মিনিষ্ট্ৰী হেজ এ 360 ডিগ্ৰী এপ্ৰোচ টু হোলিষ্টিক হেলথ, ফ্ৰম পাব্লিক হেলথ ডেলিভাৰি, সাইণ্টিফিক ৰিচাৰ্চ টু টেকনলজিকেল ইনোভেশ্যন, এডুকেশ্যন এণ্ড ৰিফৰ্মছ, গ্লোবেল এংগেজমেণ্ট এণ্ড ৰিগৰাস কোৱালিটি কণ্ট্ৰোল।
ইউনিয়ন পাৱাৰ মিনিষ্টাৰ মনোহৰ লাল কৈছে বিজুলীটো একটা আচল জৰুৰত আছে আৰু জোৰ দি কিনে কৈছে কি আম মানুহখান বৰা চলাবলৈ কাৰণে সস্তা বিজুলী ঠিক দিবলৈতো দৰকাৰ আছে। মিনিষ্টাৰ বৰা ইটো কথাটো নাই দিল্লীতে ভাৰত ইলেক্ট্ৰিচিটি সামিট 2026 লগা ভেলিডিক্টৰী ছেশ্যনকে এড্ৰেছ কৰিয়াদে কৈছে। পাৱাৰ মিনিষ্টাৰ কৈছে স্কিমছ খান যেনেকা সৌভাগ্য যোজনা আৰু পি এম সূৰ্য ঘৰ খান বৰা বিজুলীটো দেশ লগা একদম কোনা কোনি জাগা খান দেৱী আৰু সীমা ওচৰ ইলাকা খান দেৱী মিলাই কিনা ইত্যাদি পুঁচি আছে।
सौभाग्य योजना में हमने गांव में बिजली पहुंचाई, सबके घरों में बिजली पहुंचा दी है। बहुत दूर दराज के जो गांव बॉर्डर पर हैं, वहां तक भी बिजली पहुंचाने का काम हम कर रहे हैं। इक्का दुक्का गांव बचे होंगे दूर पहाड़ों में जंगलों में, वहां भी वाइब्रेंट विलेज इस नाम से उसकी कल्पना की गई, तो हम उस पर भी आगे बढ़ा रहे हैं।
পাৱাৰ মিনিষ্টাৰ বৰা ঘোষণা কৰিছে কি সামিট লগা আহা বাৰ এডিশ্যনটো 2028 গান্ধীনগৰ গুজৰাটে ল'ব। মিষ্টাৰ লাল বৰা আৰু কৈছে দুনিয়াটো একেলগে মিলি আছে আৰু পাৱাৰ ছেক্টৰকে গ্ল'বেল কপাৰেশ্যন নিমিত্তে এটা আচল প্লেটফৰ্ম বনাই আছে। ইলেকশ্যন কমিশ্যন বৰা পল ল'বলৈ থাকিয়া প্ৰদেশ আৰু ইউনিয়ন টেৰিটৰিজ খান লগা চিফ ইলেক্টৰেল অফিচাৰ্ছ খানকে কৈছে কি পল দিন দে সব পলিং ষ্টেচন দেৱী কোৱা নিচিনা মিনিমাম ফেচিলিটিজ আৰু ৱাটাৰ এচিষ্টেঞ্চ তিয়াৰি আছে। কমিশ্যন কৈছে ফেচিলিটিজ খানটো হ'লে খাবলৈ পানী, ছায়াদে ৰখিবলৈ জাগা, পানী ঠিক ঠাক থাকি কিনে টয়লেট, ঠিক লাইট থাকিয়া, ডিচেবিলিটি থাকিয়া ইলেক্টৰ্ছ খান নিমিত্তে ঠিক জাগা দিয়া, ষ্টেণ্ডাৰ্ড ভোটিং কম্পাৰ্টমেণ্ট আৰু ঠিক পৰা দিখীয়া ছাইন খান মিলাই কিনে আছে। ইচি পৰা সব পলিং ষ্টেচনছতে চাৰটা ইউনিফৰ্ম দেখাবলৈ আৰু পলিং ডিটেইলছ খান থাকি কিনা ষ্টেণ্ডাৰ্ডাইজড ভোটাৰ ফেচিলিটেশ্যন পষ্টাৰ্ছ খান বি দেখাবলৈ কৈ দিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ, এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাদে ফ'ল' কৰিবি। আপুনি খান পৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। वेलकम बैक अपनी खान साम लगा खबर हुई आसे आज वर्ल्ड वाटर डे लगा अवसर डे प्रधानमंत्री नरेंद्र मोदी बरा नागरिक खान के पानी लगा हर एक बूंद बचावले आरो जिम्मेदारी बरा चलावले ताई खान लगा कमिटमेंट के आरो साई साबले माति दिशे एक ता सोशल मीडिया पोस्ट पी एम मोदी कोशे पानी दू जीवन बचाए रखे आरो प्लैनेट लगा भविष्य के बनाए रखे आरो मानु खान के पानी बचावले आरो जिम्मेदारी बरा चलावले अर्ज करिशे प्रधानमंत्री बरा सस्टेनेबल प्रैक्टिसेस खान दे जुरी थकिया अवेयरनेस फैला आरो पानी बचाई गिने रखिया खान के सराहना करिशे তাতে মিনিষ্টাৰ অফ পি এইচ ই ডি এণ্ড কৰ্পৰেশ্যন জেকব জিমমি পৰা এটা ছ'চিয়েল মিডিয়া পষ্টে নাগৰিক খাংগে পানী ভাল বৰা চলাবলৈ কমিট কৰিবলৈ আৰ্জ কৰিছে মিনিষ্টাৰ কৈছে পানী বাচা আৰু জেণ্ডাৰ ইকুৱেলিটিটো এক দুচৰাৰ লগতে জুৰি কিনে আছে আৰু ইটো পৰা জল জীৱন মিছনটো দেশভৰতে হাচিল কৰিবলৈ ঘূৰি আছে ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ মিনিষ্টাৰ নীতিন গাডকাৰী আজি কৈছে ভাৰতীয় কিষাণ খানটো ফিউল আৰু এনাৰ্জি ওলাবলৈ কাবিল হৈ যাইছে মিনিষ্টাৰ ইটো কথাটো নাই দিল্লীতে একটা ইভেণ্টকে এড্ৰেছ কৰি ইয়াতে কৈছে মিষ্টাৰ গাডকাৰী কৈছে চৰকাৰটো ইণ্ডিয়ান অইল লগতে মিলি কিনা 1,00,000 লিটাৰ ইথানল 150 টন বায় বিটামিন আৰু 78,000 টন নিচিনা এভিয়েশ্যন ফিউলটো ৰাইচ ষ্ট্ৰ পৰা পানীপাতে ওলাই আছে মিনিষ্টাৰ আৰু কৈছে বায় টেকনলজি চলা পৰা দেশতে বাহাৰ পৰা আনিয়া ডিজেল লগা দৰকাৰ চেচ কৰিব পাৰে
আপক পতা হে কি জব উদ্যোগ ব্যাপাৰ কা বিকাশ হোতা হে তো ৰোজগাৰ মিলতা হে एक तरफ इंडस्ट्री और कैपिटल इन्वेस्टमेंट आती है तो युवाओं को रोजगार मिलता है और जहां रोजगार मिलता है वहां ग्रोथ होती है और जहां ग्रोथ होती है वहां गरीबी दूर होती है और इसलिए आज रोजगार निर्माण करने के लिए हमें ग्रामीण क्षेत्र में कृषि क्षेत्र में ट्राइबल के सेक्टर में जल जमीन जंगल और जानवर आधारित अर्थव्यवस्था के आधार पर नए नए टेक्नोलॉजी का उपयोग करना होगा
গভৰ্ণৰ নন্দ কিশোৰ যাদৱ আজি দেশ লগা আলগ আলগ হিচাপে থাকিয়া বিহাৰী কমিউনিটি লগা মেম্বাৰ্ছ খাংগে তাইখান লগা ৰিচ ট্ৰেডিশ্যন আৰু ভেলুজকে ঠিক ৰাখিবলৈ আৰু তাইখান লগা অৰিজিনতে গৰ্ভ কৰিবলৈ মাতি দিছে তাই আজি কহিমাতে লোক ভৱনতে বিহাৰ ষ্টেট ফাউণ্ডেশ্যন ডে মানিয়াগে এড্ৰেছ কৰি থাকিছে গভৰ্ণৰ কৈছে বিহাৰটো দেশ লগা গ্ৰোথতে মেহনতি মানুহখান দ্বাৰা কিচিম কিচিম ফিল্ডছতে ভাল কৰি কিনে যোগদান দিয়া জাৰি আছে মিষ্টাৰ যাদৱ আৰু নাগালেণ্ডে থাকে বিহাৰী খাংগে প্ৰদেশ লগা বিকাশতে হিচা ল'বলৈ আৰু তাই লগা উন্নতিতে দৰকাৰ ৰোল খেলিবলৈ বঢ়াৱা দিছে চৰকাৰ বৰা ভৰসা দিলাইছে কি দেশ তেতু ইছেনচিয়েল ফিউলছ লগা একো কমি নাই আৰু অইল ৰিফাইনেৰিজ খানটো হাই কেপাচিটিতে কাম কৰি আছে আৰু পেট্ৰল আৰু ডিজেল লগা ষ্টকছটো ঠিক থাকি আছে ৰিটেইল আউটলেটছ খানতে একো কমতি নোহোৱা ৰিপৰ্ট কৰিছে একটা ষ্টেটমেণ্টে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম আৰু নেচাৰেল গেছ কৈছে ডমেষ্টিক এল পি জি চিলিণ্ডাৰ্ছ লগা ডেলিভাৰীটো নৰ্মেল আছে আৰু ভয় বৰা তাৰাতাৰি বুকিং কৰিয়াটো কমতি হৈছে তাতে আৰু কৈছে চৰকাৰটো প্ৰদেশ খানতে কমাৰ্চিয়েল এল পি জি এলোকেশ্যন বঢ়াই দিছে তাতে ধ্যানটো আচল ছেক্টৰছ যেনেকুৱা এডুকেশ্যনেল ইনষ্টিটিউচনছ আৰু হস্পিটেলছকে দি আছে আৰু পি এন জি কানেকশ্যনছকে বঢ়াবলৈ প্ৰমোট কৰি আছে প্ৰদেশ খানগে ডমেষ্টিক আৰু কমাৰ্চিয়েল কনজিউমাৰ্ছ খান নিমিত্তে নতুন পি এন জি কানেকশ্যনছ আচৰণ কৰি দিবলৈ এডভাইচ কৰি দিছে মিনিষ্ট্ৰী কৈছে প্ৰদেশ আৰু ইউনিয়ন টেৰিটৰিজ খানতে গেৰ কানুনী বা এল পি জি লৈ কিনে ৰাখিয়া আৰু কালা ধান্দা কুৰিয়া ধৰিবলৈ ছাপা মাৰি আছে 90 হাৱাই জাহাজ নিচিনাটো ইউ এ ই পৰা আজি চলাবলৈ আশা আছে তাতে ছৌদি আৰৱীয়া আৰু অমান বৰা সেৱাটো জাৰি থাকিব পি এম এছ এইচ আৰ আই নাগালেণ্ড বৰা ফ্ৰাইডেৰে কহিমাতে পি এম শ্ৰী স্কুলছ লগা টিচাৰ্ছ খান কাৰণে ছেল্ফ ডিফেন্স ফ্ৰেমৱৰ্ক ওপৰত এক দিন লগা অৰিয়েণ্টেশ্যন অৰ্গেনাইজ কৰিছে ষ্টেট মিছন ডিৰেক্টৰ সমগ্র শিক্ষা নাগালেন্ড এল চামিথং লোথা কৈছে সব বাচ্চা খান লগা সুরক্ষা আর সম্মান ঠিক সাবলেতো এডুকেশন সিস্টেম লগা বাটি কিনা লওয়া জিম্মেদারি আছে তাই স্কুলস খানগে রিয়েক্টিভ কদম খান বড়া বাড়ি কিনা প্রোএক্টিভ তরিকা খান জিনেগা জানকারি দিয়া বাচাব কুরিয়া আর তিয়ারি থাকিয়া লগা দরকার খান কৈছে জয়েন্ট মিশন ডিরেক্টর সমগ্র শিক্ষা নাগালেন্ড আর পি এম শ্রী নাগালেন্ড লগা স্টেট নোডেল অফিসার ডক্টর পিজানো মুড়ি বড়া তাই লগা আন্ত কথাতে অৰিয়েণ্টেশ্যন পৰা শিকিয়াতে বদলি কৰি কিনে স্কুল লেভেলতে লাগু কৰিবলৈ যোগাৰ কৰিব নিমিত্তে মাতি দিছে খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীটো ভাৰত চৰকাৰ লগা সবচে লম্বা ছাৰ্ভিং ইলেক্টেড হেড হৈছে ভাইচ প্ৰেচিডেণ্ট ৰাধাকৃষ্ণন পৰা মানুহখানকে নেচাৰেল লাইফষ্টাইল চলাবলৈ আৰু নেচাৰৰ লগতে ওচৰ থাকিবলৈ জোৰ কৰিছে ইউনিয়ন মিনিষ্টাৰ মনোহৰ লাল পৰা আম মানুহখানকে চলাবলৈ কাৰণে সস্তা বিজুলী দিবলৈ দৰকাৰ থাকিয়ে কৈছে আৰু ই চি আইৰ পৰা প্ৰদেশ আৰু ইউনিয়ন টেৰিটৰিজ খানগে পল দিন দে পলিং ষ্টেচন খানতে মিনিমাম ফেচিলিটিজ আৰু ৱাটাৰ এচিষ্টেঞ্চ ঠিক চাবলৈ আছে ইটো লগতে আজি চাম লগা খবৰ ইমানতে চেছ কৰি আছে শুনি থাকিবি অহাকালি পুজোৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে গুড নাইট